নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত প্ৰয়োজন হলে মৃত্যুৰ দিনা ইয়াত থকা প্ৰৱাসী অসমীয়াসকলক পুনৰ তলব কৰা হ'ব বুলি এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই সদৰী কৰিছে। আজি এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সকলোবোৰ তথ্য আইনী প্ৰক্ৰিয়াৰ জৰিয়তে এছ আই টিক প্ৰদান কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেলে কালি গুৱাহাটীলৈ উভতি আহে। সংবাদমেলত তেওঁ জনোৱা মতে তেওঁলোক 20 অক্টোবৰত ছিংগাপুৰত থকা উচ্চ আয়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছিল। 21 অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ 5 জনীয়া এটা দলৰ সৈতে বৈঠকত মিলিত হৈ তদন্তৰ তথ্য বিনিময় কৰা বুলিও এছ আই টিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুচিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য হৈছে। ডিমৰীয়া সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই এই সন্দৰ্ভত কয় যে জুবিন গাৰ্গৰ সমাধিস্থলীৰ পবিত্ৰতা আৰু শৃংখলা বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈহে দৰ্শনাৰ্থীয়ে সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। সেই অনুসৰি আজি নিশা 10 বজাৰ পাছত সমাধিস্থলীৰ প্ৰৱেশদ্বাৰ বন্ধ থাকিব বুলি ডিমৰীয়া সমজিলাৰ আয়ুক্তগৰাকীয়ে কয়।
সমাধিস্থলটো হৈছে এখন অতি পবিত্ৰ স্থান আৰু ইয়াতে আপোনালোকে দেখিছে ইমান সুন্দৰকৈ নাম কীৰ্তন এইবিলাক কৰি আছে। গতিকে এই পবিত্ৰ স্থানখিনি আমাৰ এটা মানে শালীনতা আৰু শৃংখলা বজাই ৰখাটো জৰুৰী হয়। আমি বিভিন্ন সময়ত দেখা পাই আহিছোঁ যোৱা এমাহমানত যে ৰাতি হ'লে কেতিয়াবা ইয়াৰ পৰিৱেশটো অলপ অপ্ৰীতিকৰ হয় আৰু আমাৰো ইয়াতে যিটো স্থায়ী সমাধি নিৰ্মাণৰ কাৰণে অলপ কাম কৰিবলৈ অলপ জেগাৰ প্ৰয়োজন হয়। সেইকাৰণে আমি যিসকল দৰ্শক ইয়াতে শ্ৰদ্ধা নিবেদন কৰিবলৈ আহে তেখেতসকলে ৰাতি 10টা বজালৈকে শ্ৰদ্ধা নিবেদন কৰিব পাৰিব, ৰাতিপুৱা 6টাৰ পৰা 10টালৈকে, আৰু বাকী সময়খিনি আমাৰ চাফ চিকুণ কৰাৰ বাবে বিভিন্ন কাম কাজৰ বাবে আমি অলপ সেইখিনি সময়ত বন্ধ ৰাখিম দৰ্শনটো।
নলবাৰী জিলাৰ কৃষি আৰু মীন বিভাগৰ হিতাধিকাৰীৰ বাবে আবণ্টিত ধন জালিয়াতিৰে আত্মসাত কৰাৰ অভিযোগত দীনেশ গোস্বামী নামৰ এজন শিক্ষকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ চেংনৈ অঞ্চলৰ 55জন হিতাধিকাৰীৰ বাবে কৃষি আৰু মীন বিভাগে সাহায্য আগবঢ়াইছিল। এই ধন দীনেশ গোস্বামী নামৰ শিক্ষকজনৰ লগতে ধীৰেশ্বৰ বৰ্মন নামৰ আন এজন লোকে চেংনৈ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে আত্মসাত কৰিছিল। এই কেলেংকাৰী সন্দৰ্ভত নলবাৰী সদৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত নলবাৰী সদৰ আৰক্ষীয়ে আজি শিক্ষক দীনেশ গোস্বামীক গ্ৰেপ্তাৰ কৰে। কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত আজি শুশ্ৰূষা সেতু শীৰ্ষক বিধানসভা সমষ্টিভিত্তিক তৃতীয়টো স্বাস্থ্য শিবিৰৰ সামৰণি পৰে। এই শিবিৰত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত অসম পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ডঃ তপন দাস, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত চট্টৱান, জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, ডিমৰীয়া সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়া আৰু ডিমৰীয়া সহকাৰী আয়ুক্ত উপস্থিত থাকে। 18 বছৰ অনূৰ্ধ শিশু আৰু কিশোৰ কিশোৰীৰ প্ৰাথমিক ৰোগ চিনাক্তকৰণ আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছিল। ওদালগুৰি জিলাতো ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শুশ্ৰূষা সেতু শীৰ্ষক শিবিৰৰ আয়োজন কৰা হয়। ইফালে তিনিচুকীয়া জিলাতো ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিগবৈ মহাবিদ্যালয়ত বিধায়ক সুৰেণ ফুকনে এই শিবিৰ উদ্বোধন কৰে। অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে আদ্য শৰ্মাৰ সোঁৱৰণত আগবঢ়োৱা আদ্য শৰ্মা শিল্পী বঁটা 2025 বৰ্ষৰ বাবে ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীক বাছনি কৰিছে। প্ৰতিভাৱান শিল্পীগৰাকীয়ে তেওঁৰ চিত্ৰ ভাস্কৰ্য শিল্পকলাৰ অনুষ্ঠান পূৰ্ণ শিল্পমৰ জৰিয়তে শব্দ সুৰ আৰু শিল্পকলাৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াই আহিছে। অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত 1, 2 আৰু 3 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আদ্য শৰ্মা অসমভিত্তিক নাট প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি 2 নৱেম্বৰত নলবাৰীৰ নাট্য মন্দিৰত আদ্য শৰ্মা শিল্পী বঁটা প্ৰদান কৰা হ'ব। গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি জিলাখনৰ ছাটাইমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 3,23,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৱনিৰ্মিত ভৱনটো শুভ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে নিৰন্তৰভাৱে কাম কৰি গৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।